উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নতমানৰ ক্ৰীড়া একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন আহিব। 40 বিঘা ভূমিত নিৰ্মাণ কৰা অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমী দুখনত হোষ্টেল, জিম, পেভিলিয়ন, ইনডোৰ ষ্টেডিয়াম আৰু খেলপথাৰকে ধৰি সকলো ধৰণৰ সা সুবিধা আছে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা অনুষ্ঠিত হৈছে। নাটমেলাত আজি মৃণাল কুমাৰ বৰা ৰচিত আৰু পৰিচালিত গুভা ৰজা ছত্ৰ সিং অপ্ৰতিৰোধ্য দেওৰজা শীৰ্ষক নাটখন মঞ্চস্থ কৰা হ'ব। নগাঁৱৰ ৰঙ্গালয় গোষ্ঠীৰ এই নাটখন সন্ধিয়া 5 আৰু 7:30 বজাত মঞ্চস্থ কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিদিনে সন্ধিয়া 5 বজাৰ পৰা অনুষ্ঠিত এই নাটমেলাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰত 18 আগষ্ট পৰ্যন্ত নিতৌ দিনৰ 11 বজাৰ পৰা বিয়লি 4 বজালৈ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 12 বছৰ অনুৰ্ধ শিশুৰ প্ৰেক্ষাগৃহত প্ৰৱেশত বাধা থাকিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ 7ম মৃত্যুবাৰ্ষিকীত আজি সমগ্ৰ দেশে প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত থকা তেওঁৰ স্মৃতিসৌধ সদৈৱ অটলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ পুষ্পাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু, গজেন্দ্ৰ সিং শেখাৱত, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি ভালেমান গণ্য মান্য ব্যক্তিয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি সুশাসনৰ প্ৰতিভূ প্ৰয়াত বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গুৱাহাটী মহানগৰ যান বাহন আৰক্ষীয়ে আজিৰে পৰা পুনৰ বগা ইউনিফৰ্ম পৰিধান কৰি কৰ্তব্য পালন কৰিছে। মহানগৰ আৰক্ষীয়ে ৰাজ্যজুৰি যান বাহন আৰক্ষীৰ একক পৰিচয় সুনিশ্চিত কৰাৰ উদ্দেশ্যে পূৰ্বৰ বগা পোছাক ইউনিফৰ্ম হিচাপে বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 2017 চনত মহানগৰৰ যান বাহন আৰক্ষীয়ে বগাৰ পৰিৱৰ্তে ডাঠ নীলা ৰঙৰ পোছাক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। ডিব্ৰুগড় জিলা আৰক্ষীয়ে টিংখাঙৰ ৰাজগড়ত ধন দাবী কৰাৰ অভিযোগত 4জন লোকক আটক কৰিছে। যোৱা নিশা ৰাজপথত গাড়ী ৰখাই ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোককেইজন দাউদ খান, পবিত্ৰ নেওগ, অনুপ গগৈ আৰু বন্দীপ বাস্কে বুলি চিনাক্ত কৰা হৈছে। এটা পেট্ৰল ডিপোৰ সমীপত ৰখাই থোৱা ট্ৰাকৰ পৰা ধন দাবী কৰাৰ অভিযোগত এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত বনভোজ খাবলৈ যোৱা 3জন যুৱকক কালি নগা দুৰ্বৃত্তই আক্ৰমণ কৰে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে দুৰ্বৃত্তই এজন যুৱকক এয়াৰগানেৰে গুলীওৱাৰ লগতে আন 2জনক প্ৰহাৰ কৰে। কদমগুৰি অঞ্চলৰ সমীপৰ ৰুণী বস্তিত বনভোজ খাই উভতি অহাৰ সময়তে নগা দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত বহুকেইটা সংগঠনে মেৰাপানী সীমান্তত নগা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা 13টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। পুনৰ কৈছো, ৰাজ্যৰ বিভিন্ন অংশত কালি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্বাধীনতা দিৱসৰ দিনাই কৰুণভাৱে মৃত্যুক সাৱটি লোৱা শিশুকেইটিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ধেমাজিবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ অহা শিশু শিক্ষাৰ্থী নাগৰিকৰ কৰুণ মৃত্যুত সেই বিষাদগধুৰ স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে। এই কৰুণ ঘটনাই আমাক সকলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু মানৱীয় প্ৰমূল্যবোধৰ সপক্ষে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সাহস যোগাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিয়ে স্বৰাজ উত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।